আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মনজিৎ গগৈ। ৰাজ্যত অবৈধভাৱে চলি থকা গো হত্যাৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি কালি আৰক্ষী প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ গোমাংস ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে কালি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুজ্ঞাপত্ৰবিহীনভাৱে গোমাংস বিক্ৰী কৰি থকা 189খন কচাইখানা আৰু হোটেলত অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে 1512 কিলোগ্ৰামতকৈ অধিক গোমাংস জব্দ কৰাৰ লগতে 176জন মাংস ব্যৱসায়ীক আটক কৰিছে। কামৰূপ মহানগৰ আৰক্ষীয়ে কালি জিলাখনৰ 6 মাইল, হাতগাঁও, হাতীগাঁৱৰ কেইবাটাও স্থানত অভিযান চলাই নিষিদ্ধ গোমাংস জব্দ কৰাৰ লগতে কেইবাজনো লোকক আটক কৰিছে। জালুকবাৰী আৰক্ষীয়েও ভৰলুমুখ আৰু আদাবাৰীত অভিযান চলাই যথেষ্ট পৰিমাণৰ গোমাংস জব্দ কৰি ইয়াৰ সৈতে জড়িত 4জন লোকক আটক কৰে। একেদৰে কামৰূপ আৰক্ষীয়ে বকু, ছয়গাঁও, ৰঙিয়াৰ 17খন হোটেলত অভিযান চলাই 2জন পৰিমাণৰ গোমাংস জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত 17জন লোকক আটক কৰে। বৰপেটা আৰক্ষীয়েও জিলাখনৰ 4খন হোটেলত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ গোমাংস জব্দ কৰে। আইন উলংঘা কৰি গোমাংস বিক্ৰী চলাই থকা এই 4খন হোটেলৰ পৰা আইন ভংগৰ অভিযোগত বৰপেটা আৰক্ষীয়ে 4জন লোকক আটক কৰে। হোটেলকেইখনৰ বিৰুদ্ধে অসম পশুধন সংৰক্ষণ আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। শিৱসাগৰত কালি 2খন হোটেলত শিৱসাগৰ আৰক্ষী, জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগে অভিযান চলাই 2জন পৰিমাণৰ গোমাংস জব্দ কৰে। হোটেল দুখনৰ স্বত্বাধিকাৰী 2জনক আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে। তদুপৰি কোকৰাঝাৰ, লখিমপুৰ আৰু ডিব্ৰুগড় জিলাতো কালি আৰক্ষী প্ৰশাসনে গোমাংস বিৰোধী অভিযান চলায়। দুদিনীয়া ভ্ৰমণসূচীৰে কালি দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ কেইবাটাও পথ প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। একেদৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি বিত্তীয় আয়োগৰ অধ্যক্ষকো সাক্ষাৎ কৰি ৰাজ্যৰ উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে সৰ্বকালৰ অভিলেখ গঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে এই পৰ্যন্ত খাৰিফ বিপণন কালত 2024-25 বৰ্ষত 6,97,000 মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। এয়া ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বকালৰ অভিলেখ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2023-24 বৰ্ষত 3,14,000 মেট্ৰিক টন আৰু 2022-23 বৰ্ষত 5,92,000 মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল। কৃষকৰ বাবে ন্যূনতম সমৰ্থন মূল্য নিশ্চিত কৰা আৰু চৰকাৰে বজাৰ সংযোগ নিশ্চিত কৰাৰ বাবে এই সফলতা লাভ কৰাটো সম্ভৱ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। চৰকাৰে বৰ্তমান খাৰিফ বিপণন কালত 5,85,000 মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ বটল দলিয়াই কৰা অপমানজনক কাৰ্যৰ প্ৰতিবাদত কালি বিজেপিৰ কৰ্মীসকলে শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত নগৰখনৰ দোলমুখ চাৰিআলিত অনুষ্ঠিত এই প্ৰতিবাদী সভাত দলটোৰ জিলা সভাপতিৰ লগতে ভালেসংখ্যক বিজেপিৰ নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত জিলা সভাপতিয়ে এই ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিসৰত এনে হিংসাত্মক আৰু অপমানজনক আচৰণ সম্পূৰ্ণ অগ্ৰহণযোগ্য বুলি কয়। বিজেপিয়ে এই প্ৰতিবাদৰ জৰিয়তে কংগ্ৰেছৰ ভূমিকাৰ তীব্ৰ সমালোচনা কৰি ৰাজনৈতিক শিষ্টাচাৰ আৰু গণতান্ত্ৰিক পৰম্পৰা সন্মান জনাবলৈ কংগ্ৰেছ দলক আহ্বান জনায়। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোৰীৰ সভাপতিত্বত কালি চাহবাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি সন্দৰ্ভত স্বাস্থ্য বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত সংঘামিত্ৰা বৰুৱা, ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তৃষ্ণা বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক সত্যজিৎ মৰাণ, ডিব্ৰুগড় জিলাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা বিষয়াসকল তথা স্বাস্থ্য বিভাগৰ অন্যান্য বিভাগৰ বিষয়া আৰু স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি কালি জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত জিলাখনৰ বিভিন্ন চৰকাৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা ভৱিষ্যৎ প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি বিষয় সন্দৰ্ভত এখন যুৱ সংসদৰ আয়োজন কৰা হয়। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে এই যুৱ সংসদ উদ্বোধন কৰে। অনুষ্ঠানত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত মগেন নৰক, বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।